非常高的为知识的家人的人的人的人的人的人的人的人的人的人的人的人的人यदि विचार किया जाए पुराणांतर्गत अनेकानेक क्षेत्र में जाने लगी है। कुछ विद्वान तो काम्यवन को भी वृंदावन मान रहे, ये संपूर्ण रजमंडल ही मानो श्रीधाम वृंदावन, केवल भागवत में गिरि गोवर्धन ही वृंदावन के अंतर्गत माना है। जिस समय अनेकानेक मृत शैयानों का अत्याचार इन तीर्थों पर हो रहा था, ये स्थान केवल मात्र जंगलमय था। महाप्रभु चैतन्य देव के आशीर्वाद से आम बच्चे थे, श्री जीव गोस्वामी पाद और सनातन गोस्वामी पाद ने इसे श्रीधाम और वृंदावन का स्वरूप हमारे स्तंभ करा। आज उसी संदर्भ में यद्यपि श्रीधाम और वृंदावन में अनेकानेक मंदिर हैं, अनेकानेक स्थल हैं, किंतु श्रीधाम और वृंदावन में एक स्थल की कमी थी, जिस कमी को परिपूर्ण कर दिया चैतन्य गौड़ी पटी जी ने, जिस कमी को परिपूर्ण किया हमारे मध्य में विराजमान है महाराज जी, मेरे गुरुदेव श्री नारायण जी महाराज ने श्री धाम वृंदावन में रूप सनातन गौड़ी मठ की स्थापना। आज इस वृंदावन निर्मित भवन रूप सनातन गौड़ी मठ में श्री रूप सनातन गोस्वामी के वैशिष्ट्य का अवधान इस विषय पर हमारे मध्य विभिन्न पाश्चात्य देशों में भक्ति का प्रचार करते रहे जो सदैव चैतन्य गौड़ी मठ समिति के सचिव माननीय श्री भक्ति मेरे मंगल पर महाराज जी विराजमान, मैं उनके श्री चरणों में अनुरोध करूंगा कि वे अपनी भक्ति में धारा के द्वारा श्री रूप सनातन गोस्वामी जी महाराज के वैशिष्ट के स्वरूप में हमें और आपको उस रस प्रसवनी धारा में अवगाहन।
मनुमी शचिपुत्र मात्र स्वरूप रूप तस्ग्रजुरी माधुरी गुष्टवाटी राधाकुन्नम गिरीवरमधो राधिका माधवासा प्राप्त प्रतीत कृपया श्री गुरु त्वांगनाथ। श्री चैतन्य मनोभीष्टं स्थापितं जिन भूतले स्वयं रूप पदामज्जं ददाति स्वपदान्ति वंचा कल्पतरुभ्यश्च कृपा सिंधु वचः पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। भक्त्या विहीना अपराधलुप्त क्षिप्ताश्च कामादितरङ्गमध्ये कृपामयि त्वां शरणं प्रपन्ना वन्दे नमस्ते चरणारविन्दम्। ओम नारायणं नमस्कृत्य নরং চৈব নরোত্তম দেবীং সরস্বতীং ব্যাসং ততো জয়ং দিবি। পরম পূজ্যপাদ সভাপতি মহাশয়, হম লোক কা শিক্ষা গুরু, বচপনা সে ইনকে চরণ ছায়া মে হম লোক নিবাস করতা হুম, অহো ভাগ হ্যায় আজ শুভ দিন উত্থান একাদশী দামোদর উত্থান, আমরা পরমারাধ্য শ্রী গুরুদেব ও বিষ্ণুপাদ শ্রীমদ ভক্তি দ্বৈত মাধব গোস্বামী মহারাজের আজ শুভ আবির্ভাব দিবস, আমরা কিছু ভগবানের কথা বলবার জন্য আদিষ্ট হয়েছি। পূজনীয় বৈষ্ণব বৃন্দ এবং শ্রদ্ধালু শ্রোতৃমণ্ডলী, আমি সবাইকে যথাযোগ্য অভিবাদন জানাই আজকে শুভ দিনে। আজকের বিষয় রূপ সনাতন দানের বৈশিষ্ট্য। রূপ সনাতন মহাপ্রভুর সেনাপতি গৌরহরির দুই বাহু বা দুই দক্ষিণ বাহু বলা যায়। অনেক দান জগতে আছে, দাতারও কোনো সীমা নাই আর গ্রহিতারও কোনো সীমা নাই। দাতা অন্নদাতা, বস্ত্রদাতা, কন্যাদাতা, হাসপাতাল দাতা, স্কুল কলেজ দাতা, এরকম অনন্ত প্রকারের দাতা জগতে দেখা যায় এবং তার গ্রহিতাও দেখা যায়, অনন্ত প্রকারের গ্রহিতা। কিন্তু বৈশিষ্ট্য বলতে গেলে তো একটু টাচ করতেই হবে স্বাভাবিক। তো এই যে দাতা যারা, এরা খানিকটা টেম্পোরারি রিলিফ দিতে পারে, সাময়িক কিছু আমাদেরকে দুঃখের হাত থেকে, অভাবের হাত থেকে মোচন করতে পারে, সাময়িক রিলিফ। আজ আপনি অন্ন দিলেন, পরবর্তীকালেতে আবার তার ক্ষুধা হল, আবার আপনার দরজায় সে হাত পাতল। বস্ত্রদাতা ঠিক তাই, বিদ্যাদাতার বৈশিষ্ট্য কিছু আছে, কিন্তু বিদ্যা যে বিদ্যা জগতে দেখা যায় দান, তাতে হৃদয়টা মানে না, হৃদয়ের পরিপূর্ণতা আসে না, অসুরও হতে পারে। জাগতিক বিদ্যা আদি অপরা বিদ্যা বলে বলে, কিন্তু তাতে মানুষের চিরসুখ হয় না, নিত্য সুখের আশ্রয় নাই, তাতে উপাদান নাই। এরকম হাসপাতাল টাসপাতাল যাবতীয় দান, তার মধ্যে ওই সাময়িক খানিকটা সুখ দিতে পারে। এসব বেনাম হলেন टाइप ऑफ ए हमरा सज्जन दाता प्रदान्य जाके बोले तादेर संख्या आछे जगते किन्तु एसब देखे जखन सुख होच्छे ना विविध प्रकार असुविधाग्रस्त अवस्थार मध्ये जीव कष्ट पाच्छे तखन परमार्थिक दिक दिए खानिकटा हाथ बाड़ालेन বৌদ্ধগণ বা বুদ্ধদেব জগতে সব ধর্মের ব্যাপার নিয়েও অনেক মারপিট কাট সব সময় লেগে রয়েছে, বর্তমান জগতেও তাই। ধর্মকে উড়িয়ে দেওয়াও যায় না আর ধর্মকে রক্ষা করাও যায় না। অথচ ধর্ম ছাড়া জীবের জীবনও বাঁচে না, এমতাবস্থা, মহাসংকট ব্যাপার। সমস্ত বিশ্বেতে এই ধর্মের নামেতে যত অত্যাচার হয়েছে, যত খুনাখুনি হয়েছে, যত প্রকার অশান্তি হয়েছে বা হচ্ছে, আমার মনে হয় খাড়াখাড়ি রাজনৈতিক বিভাগেতে সেরকম ধর্মের বাইরে হচ্ছে না এবং ভবিষ্যতেও ততটা হবে না। অথচ ধর্মটাকে উপেক্ষা করাও যায় না। চিন্তা করে দেখুন, সমস্ত বিশ্বের কথা বলছি, কিন্তু এই ধর্মের যখন গ্লানি হয়, ভগবান আসেন আমাদের এই ভারত ভূমিতে, একটা বৈশিষ্ট্যপূর্ণ ঘোষণা আছে ঋষিগণের শাস্ত্রে, যদা যদা হি ধর্মস্য গ্লানির্ভবতি ভারত অভ্যুত্থানমধর্মস্য তদাত্মানমসিজান্য পরিত্রাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে। যুগে যুগে ভগবান আসেন, যখনই ধর্মের গ্লানি হয় অধর্মের অভ্যুত্থান হয়, ধর্ম সংরক্ষণের জন্য, সাধুগণের ত্রাণের জন্য, অসুরের বিনাশের জন্য ভগবান আবির্ভূত হন। এটা একমাত্র ভারতবর্ষের পুকার ঘোষণা, ভারত ভারতীয় আধ্যাত্মিক কৃষ্টির ঘোষণা। সেই ঘোষণা অনুসারে যখন বৈদিক বিচারাদি নিয়েও খুব বেশি অত্যাচার শুরু হলো, ধর্মের গ্লানি শুরু হলো, অবিচার আদি সব আরম্ভ হলো বৈদিক মন্ত্রের উচ্চারণের দ্বারা, বিবিধ প্রকার অকল্যাণ হতে থাকলো, নরবলি পর্যন্ত শুরু হলো। সেই অবস্থার মধ্যে কেন, বেদ তো প্রতিষ্ঠিত বস্তু কিনা, তো তখন এই বেদকে আন্ডু করবার জন্য, নাকচ করবার জন্য ভগবান বুদ্ধদেব এলেন। বুদ্ধদেব এসে বললেন, বেদ কিছু না, অবদানের কথা বলছি, বৈশিষ্ট্যের দিকটা আমি তাড়াতাড়ি যাব, বেশি কত যে একটু টাচ না করলে তো রূপ সনাতনের বৈশিষ্ট্য বলা যায় না, মহাপুরুর বৈশিষ্ট্য বলা যায় না। তখন বেদ আদি শাস্ত্র রুদ্ধ হয়ে গেল, বুদ্ধদেব প্রভাব ভগবান, তো ভগবান বুদ্ধ, সাক্ষ্যসিংহ বুদ্ধের কথা বলছি না, ভগবান বুদ্ধদেব। তো সে ভগবান বুদ্ধের যে বিচারেতে নিন্দুষি যোগ্য বিধের অশ্রুতি জাত সদয় হৃদয় দর্শিত অসুঘাতম কেশব ধৃত বুদ্ধ শরীর জয় জগদীশ হরি। এই বলে আমাদের জয়দেব গোস্বামী বন্দনা করেছেন শ্রীমদ ভাগবতে বুদ্ধদেবের অবতারের কথা স্বীকৃত। কিন্তু তিনি এসে বললেন, আমি হে অশান্ত ভারত, ভারতবাসী বা বিশ্ববাসী, তোমাদেরকে আমি সুখ দিব। হে মেয়ে দাদি, তোমাদেরকে সুখ দিতে পারবে না। যাগ যজ্ঞ ক্রিয়াকাণ্ড এসব মিথ্যা, প্রবঞ্চনা মাত্র। তোমরা আমার কথা শুনো, এসব ভগবান টগবান বলে কিছু নাই। তিনি বলছেন ভগবান টগবান বলে কিছু নাই, বেদ যে যজ্ঞ যজ্ঞ ইত্যাদি এগুলো সব মিথ্যা। প্রত্যক্ষ দেখো, প্রকৃতি হচ্ছে আমাদের কারণ, জড়বাদী জড়বাদ সামনা করলেন বুদ্ধদেব, জড়বাদ। দুঃখ দুঃখ সমুত্থায়, দুঃখ নিরোধ মার্গ। অহিংসা পরম ধর্ম, আত্মা টাত্মা বলে কিছু নাই। এর যেমন আধুনিক বিজ্ঞানীরা বলছে হাইড্রোজেন অক্সিজেনে মিলে জল হয়, সেরকম এই স্ত্রী পুরুষের সংযোগেতে একটা প্রাণী তৃতীয় বস্তু উৎপন্ন হয়, অপরস্পরা সম্ভূতম কি মন্নত কাম হইতকম, ভগবান বলেছেন কৃষ্ণ গীতা। এর মধ্যে ভগবান টগবান আবার কি, যা আধুনিক জড় জগৎ বলছে, জড় শিক্ষিত লোক যারা বিজ্ঞানী এসব বলছে। কাজে প্রকৃতি থেকে একটা তৃতীয় পদার্থ দেখা যায়, সব প্রকৃতি গর্ভজাত, প্রকৃতির থেকে একটা তৃতীয় পদার্থ, সেটা মন। আত্মা টাত্মা বলে কিছু নাই, মনের উদ্ভব হয়, মনঃস্থানি ইন্দ্রিয়াণি প্রকৃতি স্থানি বর্ষতি। এটা সেকেন্ডারি জীব, সেকেন্ডারি জীব দ্বিতীয় পর্যায়ের গীতার মধ্যে, কিন্তু সেটাকে ওরা প্রথম ধরলেন শুধু মোহিত করবার জন্য, অসুরগণকে মোহিত করবার জন্য, যারা বেদের বিচার নিয়ে বিভিন্ন প্রকার অত্যাচার চালাচ্ছিল তাদেরকে মোহিত করবার জন্য। মন, যতদিন মনটা আছে ততদিন তার বিভিন্ন প্রকারের ইচ্ছা ক্রিয়া সব অনুভূতি আছে, এবং তার জন্ম মৃত্যু আছে, এটুকু আবার স্বীকার করে গেল। আত্মার জন্ম মৃত্যুর কথা নয়, সেটা পাশ কাটিয়ে গেছে, কিন্তু মন যতদিন আছে, যতদিন ডিজায়ার্স আছে, ততদিন তার জন্ম মৃত্যু হয়, প্রতিক্রিয়াশীল মন। কাজে প্রতিক্রিয়াটা স্তব্ধ করা দরকার, সেটা হচ্ছে অহিংসা পরম ধর্ম। এটা দ্বারা ধীরে ধীরে মনটা প্রকৃতিতে সাবসাইড হয়ে মিলে যাবে। প্রকৃতির থেকে উঠেছিলাম আমরা, মানে এই যে ব্যক্তিত্ব আদি দেখা যাচ্ছে, এসব মন, মনের দ্বারাই সব। দুঃখ দুঃখ সমুত্থায়, দুঃখ নিরোধ মার্গ, এটা হলো বুদ্ধদেবের ধ্যেয়। তিনি বস্তুপক্ষে মোহিত করেছেন। আমরা বুদ্ধের পূজা করি, কিন্তু বৌদ্ধ যারা, বুদ্ধের ফলোয়ার যারা, তাদের পূজা করি না। দয়া করে কথা বললে আমার অসুবিধা। আচ্ছা আচ্ছা, কাজে সেই যে বুদ্ধদেব, বুদ্ধদেব তখন এটা প্রচার করে অহিংসা পরম ধর্ম, যেটা বেদশাস্ত্রের তাৎপর্য যায় না। বেদশাস্ত্রের চরম চরম তাৎপর্য প্রেম, প্রেমেতে অহিংসা আদির কোন স্থান নাই, অনেক উপরের বস্তু। অথচ সেটা ভগবান বুদ্ধদেব এখানেতে প্রকাশ করলেন না। অসুর তো এরা, অসুর মোহন মূর্তি, বুদ্ধ মূর্তি, কৃষ্ণের মোহিনী মূর্তি বিচার করা যায়, অসুরগণকে মোহিত করবার জন্য কৃষ্ণের মোহিনী মূর্তি, কাজেই সেই মূর্তি থেকে বল অসুর মোহন হয়েছে, দেবতাগণকে তিনি পক্ষপাত করেছেন। দেবতাগণের বৈদিক আনুগত্য থাকার ফলে সেখানে তাদের খানটা পক্ষপাতিত্ব হওয়াতে কোন জগতের অকল্যাণ হয় নাই, কিন্তু অসুরগণকে মোহিত করা এটা খুব প্রয়োজন, খুব দরকার, জগতের অকল্যাণ হবে। তো সেই বিচারেতে বুদ্ধদেব এ তার অবদান বৈশিষ্ট্যতে যে হাজার দাও, হাজার পরো, হাজার কিছু করো, তাতে তোমার সুখ হবে না, মনটাকে তুমি স্তব্ধ করে দাও যেন আর তার জন্ম মৃত্যু না। এ নির্বাণ বলে বলে তাদের শব্দটা তারা ব্যবহার করেন, বুদ্ধিস্টরা নির্বাণ, মা নির্বাণ বা চিত জড়বস্তুতে জড় নির্বাণবাদ হচ্ছে বুদ্ধের থিওরি। এর দ্বারা আর কষ্ট হবে না এই তার বিচার। তাতে তিনি বললেন আমি তোমাদের এইভাবে তো উপকার করতে পারি, তোমরা অহিংসা পরম ধর্ম যাচন করো, তাতে তোমাদের আর জন্ম মৃত্যু হবে না, নির্বাণ লাভ। আচার্য শঙ্কর পরবর্তীকালে এলেন, তিনি বললেন বারে বা বড় মজার কথা, তো একটা দুশ্মনী করে গেলেন বুদ্ধদেব। সেখানে যে জ্বর কখনো চেতনের কারণ হয়, এই যে সমস্ত চরাচর চেতনের রাজ্য দেখা যাচ্ছে, তাতে কখনো জ্বরকে কারণ করে গেলেন, জড়বাদী বৌদ্ধ গালি দিতে আরম্ভ করলেন। তিনি বললেন না হে জীব জগৎ, তোমাদের এতে কখনো মঙ্গল হবে না, অশুভ হবে, তোমরা বস্তুত পক্ষে জড়ের থেকে উদ্ভূত ন, লাইফ কামস ফ্রম লাইফ, চেতনের থেকে চেতনের আবির্ভাব হয়, জড়ের থেকে জড় মানে যেখানে ইচ্ছা ক্রিয়া অনুভূতি কিছু নাই তাকে বলে জড়, তার থেকে চেতন উঠবে কি করে। তিনি তার দর্শন দিয়ে ফিলোসফি দিয়ে বুঝালেন, দেখো ব্রহ্ম কারণবা চেতন কারণবা, চেতনই হচ্ছে কারণ এবং সর্বময় চৈতন্যময় বস্তুকে বেদ তাকে বলছেন ব্রহ্ম। তিনি ব্রহ্মবাদ স্থাপনা করলেন, সময় অভাব, কাজে ব্রহ্মবাদে এই জড়বাদ তিনি খণ্ডন করে গেলেন। জড় বেদবাদ মানে ব্রহ্মবাদ মানে বেদ স্থাপনা করলেন আচার্য শঙ্কর। বেদ স্থাপনা করে অনন্ত জীব জগতের একটা উপকার করবার যত্ন করলেন, চেষ্টা করলেন, প্রচন্ড বৌদ্ধবাদ। এটাও জড়বাদের বাবা, জড়বাদের নিচের জিনিস না, খারাপই, তথাপি বেদটাকে স্থাপনা করলেন। এই ভিত্তিতে বেদের যে সমস্ত বিভাগ, উপনিষদ আদি এবং ভাগবত গীতা আদি যাবতীয় মহাভারত আদি সব স্থাপনা হল, তাতে বিচার পাওয়া গেল এই প্রথম বেদটাকে উড়িয়ে দিয়ে চলে গেলে আর কিছুই জীবাত্মার কোন খাদ্য থাকে না। যদিও বেটার লেট দেন নেভার, বৌদ্ধের বিচারটা তো একবারে নাস্তি হয়ে গেছিল, নাস্তিবাদ মানে নাস্তিকবাদ হয়ে গেছিল। তো আচার্য শঙ্কর সেটাকে স্থাপনা করলেন আস্তিকবাদেতে, কিন্তু আস্তিকবাদ মানে ভগবান বলতে তিনি ব্রহ্ম বললেন, চরম কারণ যে ভগবান মানে ব্রহ্ম, ব্রহ্ম নিরাকার নির্বিশেষ নিঃশক্তি নিরঞ্জন তার বিচারে, এবং জীব ঈশ্বর আদি তিনি স্বীকার করেছেন, জীব ঈশ্বর ওই ব্রহ্মেরই উপাধি, বস্তুত পক্ষে এক ব্রহ্ম দ্বিতীয় নাস্তি। কাজে এই উপাধিক দিকটা যখন চলে যায় তখন এক নির্বিশেষ নিরাকার ব্রহ্ম অনুভূতি মাত্র বিদ্যমান থাকে। ব্রহ্ম সত্য, জগৎ মিথ্যা,
জীব ব্রহ্মইব না পড়ে। জগৎ আদি যা দেখছো এসব মিথ্যা, এই বলে একটা স্তর বাক্য খানিকটা দিলেন। জীবের একটা চিত্তের মধ্যে একটা প্রশস্তি অল্প বিস্তর আনয়ন করলেন ব্রহ্মবাদের। ও যে বললেন তুমিও ব্রহ্ম আমিও ব্রহ্ম সব ব্রহ্ম, কাজে এটাও জীবের কোন প্রগতি হলো না, জীবের স্বরূপটা তিনি নির্ণয় করলেন না। মহাপ্রভু খুব গালি দিলেন, এক হাতেতে প্রণাম করলেন তার লীলাতে মহাপ্রভু, যে বেদনা মানিয়া বৌদ্ধ হইল নাস্তিক আর বেদাশ্রয়া নাস্তিক কবার বৌদ্ধকে উঠি। মহাপ্রভু আচার্য শঙ্করকে প্রণাম করলেন, শঙ্কর শঙ্কর সাক্ষাৎ তং নমামি পুনঃপুন, কেন তিনি বেদ থেকে স্থাপনা করলেন, মামুলি ব্যাপার না। সমস্ত ভারতবর্ষ বৌদ্ধবাদে ছেয়ে গেছিল, নাস্তিকবাদে ছিল, তাকে মারপিট করে বিচার আদির দ্বারা পরাস্ত করে সৈন্য টৈন্য তৈরি করে বৌদ্ধবাদ থেকে দূরস্থ করে দিলেন। চীন জাপান জাভা সুমাত্রা থাইল্যান্ড টাইল্যান্ড এই অঞ্চলে গিয়ে, যদিও অরিজিন এখানে ভারতবর্ষ, কিন্তু ভারতবর্ষেতে বৌদ্ধের কোন স্থান ছিল না আচার্য শঙ্করের সময়। কিন্তু শঙ্কর যেভাবে যে বেদ প্রচার করলেন তার দ্বারা মানুষ আবার পূজা পদ্ধতি করতে লাগলো। এই এনসাইক্লোপিডিয়া অনাদিকাল যেমন চলছে যেটা দেখো ধর্মের ব্যাপার, খুব ধীর স্থির মস্তিষ্কে যদি আমরা ধর্মের বিচার গ্রহণ না করি তাহলে আমরাও পার পাব না, যে কোনো ফাঁদে পড়ে যাব, ওই ব্রহ্মবাদে পড়ে যাব। সেই সব চেলা বহু আছে ব্রহ্মকান্ডে মায়ের ফাঁদে বলবার চেলা জগতে বহু। যাই হোক, সেই যে ব্রহ্মবাদের পর তখন আচার্য শঙ্করের কথাবার্তা পরবর্তীকালেতে রামানুজ, মধ্যস্বামী, নিম্বাদিত্য, বিষ্ণুস্বামী, এসব চার বড় বড় সম্প্রদায়, এরা সব প্রাচীন সম্প্রদায়, এরা সব মধ্যযুগীয় আচার্যের কার্য করেছেন, কিন্তু অরিজিন হচ্ছে সব ভগবান হরি। ব্রহ্মাকে যেমন তিনি দিলেন, ব্রহ্মার থেকে মধ্য আমাদের যে স্কুল অফ থট, যেটা মোটামুটি অল্প বিস্তর যে মধ্যস্বামী আমরা বলি, ব্রহ্ম মাধ্য গৌড়ীয় সম্প্রদায় আমাদের সম্প্রদায় না, চার সম্প্রদায়ের অন্যতম। সেখানে যে ব্রহ্মা ভগবানের কাছ থেকে পেলেন মন্ত্র, আদি জীব তিনি সৃষ্টির, এবং মায়াদ ব্রহ্মণে প্রোক্তা ভগবান বললেন, এই কালেতে সব ধর্ম টর্ম নষ্ট হয়ে যায় ব্রহ্মা, কিন্তু আমি সেটাকে আবার প্রবর্তন করি, তুমি এই মন্ত্র নাও। কালের নষ্টা বাণীয় প্রলয়ে বেদ বাণী সুখী সঙ্গীতা মায়াদ ব্রহ্মণে প্রোক্তা ধর্ম যস্মদাত্মক, আমি প্রথম ব্রহ্মাকে বলি, যাবানহম যত ভাব যদরূপ গুণকর্মক তথৈব তত্ত্ববিজ্ঞান বস্তুতে মদনুগ্রহ, আমার অনুগ্রহে এই সমস্ত তোমার হৃদয়েতে স্ফুরণ হোক। এই যে মৌলিক বস্তু, এ কোথায় মা দুনিয়ার লোক, আমার গুরুর কোন গুরু নাই, আমার গুরু সব গুরুবাদ একটা প্রচার চলছে জগতে, ননসেন্স, গুরুবাদের প্রচার পত্তা ভজা ইত্যাদি বলে গালি দিয়েছে, এসব ননসেন্স, কাজে এই সমস্ত কখন হতে পারে না। ধর্মের যেটা ধর্মন্তু সাক্ষাৎ ভগবত প্রণীতম, ভগবান নিজে তার মৌলিক যে জ্ঞানটা তার অনুগত জনকে দেন, প্রথম ব্রহ্মাকে দিয়েছেন। এইভাবে যে চার সম্প্রদায়তে জ্ঞানটা ভগবানের কাছ থেকে আসছে, এটা আমাদের জগৎগুরু বেদব্যাসের ফাইন্ডিংস। অত কল চত্বর সম্প্রদায় নু ভবিষ্যন্তি শ্রী ব্রহ্মরুদ্র সনকা কৃতি পাবনা, এই চার সম্প্রদায়ের থেকে আমরা মৌলিক ভাবেতে ভগবানের কিছু কথা জগতে বিস্তার পাই। এবং পরবর্তীকালেতে মধ্যস্বামী ওই শঙ্করের কথাগুলোকে যেভাবে যেখানে তার ব্রহ্মবাদের মধ্যে অসুবিধা ছিল, স্ফুট ছিল, সেগুলোকে তিনি নিরস্ত করলেন। নিরস্ত করে তিনি দ্বৈতবাদ স্থাপনা করলেন। আপনার সাবজেক্ট সুন্দর, কিন্তু সময় না হলে তো বলা যায় না। রূপ সনাতনের অবদান বৈশিষ্ট্য, মহাপ্রভু অবদান বৈশিষ্ট্য 15 মিনিটে বলা কথা যায় না। যদি সময় হয়ে থাকে তাহলে তো আমি ছাড়তে বাধ্য। যদি আরো অন্তত 10 মিনিট পাই একটু কথা বলতে পারি। সময় কি আমার? হ্যাঁ, রামানুজের আপনার মধ্যের যে কথা, তিনি বললেন যে চরম কারণ, তিনিও স্বীকার করলেন ব্রহ্ম কারণ, চেতন কারণ বস্তু, কিন্তু তার মধ্যে যে কোনো বস্তু জগতে দেখা যায় সাধারণ পরিদৃশ্যমান জগতে, শক্তি ছাড়া বস্তুর কোন পরিচয় হয় না। আগুন বলুন, জল বলুন, যে কোনো বস্তু, যেটাকে আপনি বস্তু বলে বলেন, শক্তির দ্বারা তার পরিচয়। আগুন কি করে বুঝবো? দায়িকা, শক্তির দ্বারা পরিচয়। জল কি করে বুঝবো? শক্তির দ্বারা, সৈত্য শক্তির দ্বারা পরিচয়। কাজে সেই যে পরিচয়, শক্তির পরিচয়, তাহলে চরম বস্তু ব্রহ্ম বস্তু, তাতে তোমার শক্তি নাই বলছো হে শঙ্কর, খুব গালি দিয়েছে। শত মায়াবাদ, শত দূষণী, যে গালি 100টা দোষ, যে কি গালি দিয়েছে। এবং তোমার প্রচারটা অবৈধ প্রচার। তারপরে যে মধ্যস্বামী যে প্রচার করলেন দ্বৈতবাদ, ভগবান এবং তার যে সমস্ত সৃষ্ট বস্তু, তারা কখনো এক নয়, সব শক্তি বস্তুর থেকে শক্তি নিশ্চিত হয়, এবং নিশ্চিত বস্তু কখনো বস্তুর সঙ্গে সমকক্ষা দিতে পারে না, সব অধীন, তার অধীন তদধীন, জীবে জীবে ভেদ, জড়ে জড়ে ভেদ, জীবে জড়ে ভেদ, জড়ে জড়ে ভেদ, ঈশ্বরে জীবে ভেদ, ঈশ্বরে জড়ে ভেদ, এই ভেদবাদ প্রচার করলেন, পঞ্চভেদ। রামানুজ স্বামী পরবর্তীকালে এসে তিনি বললেন, না রামানুজ স্বামী আগে, এই সম্বন্ধে মতদ্বৈত আছে, রামানুজ স্বামীরও আগে কথা বল, যাই হোক, উভয়ে তিনি বললেন কোয়ালিফাইড মনিজিম, মনিজিম ঠিক, একক ব্রহ্ম দ্বিতীয় নাস্তি, এই যে মনিজিম, তার মধ্যে কিন্তু কোয়ালিফাইড মনিজিম, বিশিষ্ট অদ্বৈতবাদ, অদ্বৈতবাদ তো নিশ্চয়ই, কিন্তু তার মধ্যে বিশেষতা আছে, তিনিও শক্তি স্বীকার করলেন। এবং এইরকম ভাবে যে বিষ্ণু স্বামী নিম্বাদিত্য সকলে বস্তু স্বীকার করলেন ব্রহ্ম, কিন্তু ব্রহ্ম তার যে ডেরিভেটিভ মিনিং, বৃহত্তাদ বৃহত্তাদ চৈতি ব্রহ্ম, যিনি সব থেকে বড় এবং যিনি পালন করেন, বৃঙ্গন শব্দের অর্থ বর্ধন পালন, কাজে তার পাল্য বস্তু রয়েছে, কাজে এই জগৎ আদি সব তার পাল্য, জীবাদি তার পাল্য, না হলে ব্রহ্ম শব্দ নিষ্পন্ন হয় না। কাজে এইভাবে তারা একটা ভক্তি স্থাপনা করলেন, যদি আমি আমি যে পাল্য তার থেকে বস্তুর থেকে উচ্ছিষ্ট নিঃসৃত যে জীব, আমি আমি যদি বস্তুর সম্পর্ক না রাখি, সঙ্গে সম্বন্ধ না রাখি, আমি এক্সটিংক্ট হয়ে যাব, আমি নো হওয়ার হয়ে যাব, আমার কোন মূল্য নাই যদি আমি ভগবানের আরাধনা না করি। সংসার করো না করো এটা কম্পালসারি না, কিন্তু হে জীব, যদি তোমার এক্সিস্টেন্স সংরক্ষণ করতে চাও তাহলে তোমার ভগবানের আরাধনা করতেই হবে, ব্রহ্ম বস্তুর আরাধনা করতেই হবে, তাহলে তোমার কোনো অস্তিত্ব থাকবে না। আচ্ছা, পরবর্তীকালে এদেরও কথাবার্তার মধ্যে কিছু কিছু ডিফেক্ট আছে, ডিফেক্ট মানে আমার দৃষ্টতা মাফ করবেন, ডিফেক্ট মানে কিছু কিছু গোপন করে রেখেছে, সবটা বলেন নাই তারা, পরিপূর্ণ দিকটা চৈতন্য দেব এসে বললেন। চৈতন্য দেব বললেন গীতা ভাগবত বেদ উপনিষদ সব সমাহার করে শ্রীমদ ভাগবতের বিচার নিয়ে, কৃষ্ণস্তু ভগবান স্বয়ং, ব্রহ্ম বস্তু বলতে একটা ঠুটে ব্যাপার না, তিনি হচ্ছেন যে সর্বকারণ কারণ, ঈশ্বর পরম কৃষ্ণ সচ্চিদানন্দ বিগ্রহ অনাদিরাদি গোবিন্দ সর্বকারণ কারণ এবং তিনি হচ্ছেন কৃষ্ণ। পরিষ্কার ভাবে সে জগৎগুরু বেদব্যাস কৃষ্ণস্তু ভগবান স্বয়ং বলে পর শান্তি লাভ করেছে। কাজে সেই যে ব্রহ্মবাদ তার মধ্যে কৃষ্ণ কৃষ্ণই তো স্মরণ শব্দটা চৈতন্য দেবের পরিভাষার মধ্যে রূপ সনাতন আদি সব স্থাপনা করে গেছে। এবং বড় রসময় অখিল রসামৃত মূর্তি, অখিল রসামৃত মূর্তি বলতে বেদ যাকে বলছেন তিনি হচ্ছেন কৃষ্ণ, পরিষ্কার ভাবে স্থাপনা করেছেন। যাই হোক, সেই কৃষ্ণই তো স্মরণ, এটা হচ্ছে যে আমাদের অবদান বৈশিষ্ট্য। নারায়ণত্ব স্মরণ বা সীতারামত্ব স্মরণ বা অন্যান্য যে কলা অংশ যেসব আছে তাকে স্মরণতার দিকটা না বলে মহাপ্রভু কৃষ্ণস্তু ভগবান স্বয়ং এই বিচারেতে শ্রীকৃষ্ণই তো স্মরণ এটা স্থাপনা করলেন। যারা আমার প্রতি স্নেহ যদি থাকে সভাকার কৃষ্ণ বিনা অন্য কিছু না বলিও না বলাবে আর ইহা হইতে সর্বসিদ্ধি হইবে সবার। যারা যত প্রকারের গ্রাহক আছেন শান্ত দাস্য সক্ষ বাৎসল্য মধুর আদি ভেদেতে সকলেই কৃষ্ণ সম্বন্ধেতে তাদের আশ্রয় লাভ করতে পারে, সীতারাম আশ্রয়েতে লাভ করতে পারেন না। সর্বপ্রকার সম্বন্ধ সিদ্ধ হয় না সীতারামেতে, সর্বপ্রকার সম্বন্ধ সিদ্ধ হয় না লক্ষ্মীনারায়ণেতে। যদিও তত্ত্বত সিদ্ধান্ত তত্ত্ব ভেদেবি শ্রী শ্রীকৃষ্ণ স্বরূপ রসের উৎকৃষ্টতে কৃষ্ণ রূপমেশা রসস্থিতি। যদিও একটা তত্ত্ব নারায়ণ কলা শান্তা ভজন্তি জনসুয়ব এসব বলেছেন, কিন্তু যদি চরম সুখ লাভ করতে পারেন চান সর্বসম্বন্ধের যেটা আপনি আশ্রয় জগতে খোঁজ করছেন সবসময় মিসিং বলে বোধ হচ্ছে সেই সমস্ত মিসিংটা সব পাওয়া যাবে কৃষ্ণ এই শব্দিতে, কৃষ্ণ সম্বন্ধিতে। কৃষ্ণ সম্বন্ধে নির্বন্ধিত করে আমাদের রূপ সনাতন গোস্বামী প্রভু এরা রূপ রূপ মানে মহাপ্রভুর রূপ দ্বিতীয় রূপ মহাপ্রভুই, কাজে তিনি সেখান থেকে তার যে মহাপ্রভুর হৃদয়টা তিনিও সেখানে সঞ্চার করলেন রূপ গোস্বামীতে। এই জন্য যাবতীয় গৌড়ীয় বৈষ্ণব সম্প্রদায় সব রূপান্ব এবং সব রসময়, পরমার্থ কখনো শুষ্কতায় পর্যবসিত হয় না, রসেতে পরিবর্ষিত হয় আনন্দেতে, আনন্দময় ব্যাসাদ। কাজে সেই রসময় বস্তু যে ভগবান কৃষ্ণ তাদিকে তিনি যেভাবে অনর্পিত জর যে প্রেম রূপ সনাতন তাদের সন্দর্ভাদির মধ্যে দান করে গেলেন যেটা জগতে আনপ্যারালাল, একদম উচ্চ পর্যায়ের রসশাস্ত্র রূপ সনাতনের রসাস্ত্রকে অতিক্রম করবার মতো কারো ধৃষ্টতা নাই আজ পর্যন্ত। কাজে সেই রূপ সনাতনের অবদান বৈশিষ্ট্যতে আমরা সর্বতভাবে প্রদীপ এবং আমরা প্রার্থনা করি তাদের চরণ কমলেতে আমাদেরকে কিছু কিছু তাদের অনুভব করাও, আমরা তাদের দাসানুদাস, আমরা তাদেরকে জানতে চাই, আমরা বুঝতে চাই।
उन्होंने कहा कि दाता और दयिता की कोई सीमा नहीं होती, आपने अपने वैदिष्य पूर्ण उद्बोधन में कहा कि ये श्री भारतवर्ष की ऐसी भूमि है जिसमें भगवान सदैव अवतार ग्रहण करते। मैं अपने सभी विद्वानों के श्री चरणों में क्षमा याचना करते हुए उनसे अनुरोध करूंगा कि समय मात्र 15 मिनट का और 15 मिनट में ही श्री रूप सनातन गोस्वामी जी महाराज के वैशिष्ट का आवागमन इस विषय पर अपने विचार व्यक्त करें। विद्वान ही काल की, विद्वान ही समय को पहचानते हैं और समय को बताते हैं। वैसे तो कहा गया कि यम ब्रह्मांड यम देवी वागवतान धावती, लौकिक जगत में तो शब्दों का अनुसरण अर्थ करते हैं किंतु जब विद्वान बोलते हैं तो अर्थों का अनुसरण शब्द को करना पड़ता। विद्वान यथार्थ में कम समय में गागर में सागर भर देते हैं। अतः मेरा समस्त विद्वत महानुभावों से पुनः एक बार अनुरोध है कि समय का परिज्ञान करते हुए 15 से 20 मिनट के अंतर्गत अपने वक्तव्य को विराम दें। अब मैं श्रीधाम वृंदावन के परम उद्भट विद्वान जो आज लौकिक जगत से तो हमारे मध्य में नहीं है, जो आज लौकिक रूप में हमारे मध्य में उपस्थित नहीं है, किंतु आज भी उनका नाम हमारे मध्य में श्री नृसिंह वल्लभ जी गोस्वामी, आज उन्हीं के सुपुत्र परम विद्वान श्री पुण्य वल्लभ जी गोस्वामी जी महाराज हमारे मध्य में पधारे हैं। हम उनसे साधन अनुरोध करते हैं कि वे भी इस विषय पर प्रकाश करें।
देव भक्ति हितानार्थं गौरीशवतकारः श्रीमन्मदन गोपालं वृन्दारण्यकुलकरं श्रीगोविन्दं प्रपद्येऽहं दीनानुग्रहकारकं रूपस्सनातनश्चैव रघुनाथयुगौ तथा जीवगोपालकर्तौ च गोस्वामिनो जयन्तिनीं सन्नां गोस्वामिनामेषां वन्दे चरणपङ्कजान् यत्कृपानाशयत्याशु विघ्नानि सफलानि वै पाञ्छाकल्पतरुभ्यश्च कृपा सिन्धुभ्य एव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। परम पूजनीय परम श्रद्धेय आज के इस महासभा के अध्यक्ष महोदय, वंदनीय स्वामी जीगण, समवेत विद्वद्वृंद तथा वृंदावनवासीगण, मुझे आदेश मिला है हिंदी में बोलने के लिए और मैं अपना सौभाग्य समझता हूं कि आज इस महान आयोजन में, इस धर्म सभा में आप लोगों के समक्ष उपस्थित होकर के आप सभी आचार्य वैष्णव तथा भजनानुरागी वृंदावन वासियों के आशीर्वाद ग्रहण करने के लिए, आशीर्वाद ग्रहण करने तथा उनसे अपने जीवन में प्रेरणा लेने के लिए मैं यहाँ कुछ निवेदन करने का साहस कर रहा हूं। यह धर्म सभा है और जो अभिभाषण का विषय है वो भी बड़ा ही सुंदर है। हमारे श्री श्री चैतन्य महाप्रभु जी के संप्रदाय में जो श्री रूप गोस्वामी तथा श्री सनातन गोस्वामी जी का जो नाम हम लोग ग्रहण करते हैं, उन्हीं के विषय में कुछ बोलने का मुझे अवसर मिला है। श्री नरोत्तम दास जी ठाकुर महाशय वंदना करते हैं, जय रूप सनातन भक्त रघुनाथ श्री जीव गोपाल भक्त दास रघुनाथ ऐ छय गोसाइन करी श्री चरण वंदन जहां हुई विघ्न नाश अभीष्ट पूरन। वंदना की है छह गोस्वामियों की और सबसे पहले नाम लेते हैं श्री रूप तथा श्री सनातन गोस्वामी जी, और इस प्रकार छह गोस्वामियों की वो वंदना करते हैं जिनको की उन्होंने अपने शिक्षा गुरु के रूप में वरण किया है। यही छह गोसाई शिक्षा गुरु जी आमार। वैसे गोस्वामियों की श्रृंखला में बहुत से आचार्यगण अष्ट गोस्वामी मानते हैं, जिसमें श्री लोकनाथ गोस्वामी तथा भूगर्भ गोस्वामी पाद का भी नाम सम्मिलित किया जाता है, और कुछ विद्वान तो नव गोस्वामी के नाम से भी संस्मरण करते हैं, जिसमें श्रीपाद कृष्णदास कविराज गोस्वामी जी का नाम भी जोड़ दिया जाता है। तो हमारा जो भक्ति राज्य है, प्रेम भक्ति राज्य के महान सम्राट श्री श्री चैतन्य महाप्रभु उनके ये नवरत्न है ये नव गोस्वामी पाद जिनके बारे में अभी आपको बताया श्री रूप सनातन आदि। तो रूप और सनातन का ही नाम विशेष रूप से क्यों लिया जाता है? स्पष्ट है गोस्वामीगण सभी अपनी महत्ता में कोई किसी से कम नहीं, परम पूज्य है, परम वंदनीय है। लेकिन श्री मन महाप्रभु जी के जितने पार्षद और भक्तवृंद हैं उन सभी के मुखारविंद में रूप सनातन का नाम उस समय से ही जो है उच्चरित होता रहा है। श्रीमद् महाप्रभु जी के जितने भी भक्तवृंद हैं श्रीमद् महाप्रभु बड़ो बड़ो भक्त मात्र रूप सनातन कृपा गौरव एक पात्र कहा गया है। सभी भक्तवृंदों में श्री रूप पाद और श्री गोस्वामी सनातन गोस्वामी पाद जो है परम कृपा और परम गौरव के पात्र हैं। कलयुग पावनावतार श्री श्रीमद् महाप्रभु जी के परम प्रिय तथा परम कृपा के पात्र जो हैं और उनके भक्तवृंदों के जो परम गौरव के पात्र हैं श्री रूप और श्री सनातन। कारण इन महाशय ने यह भी कहा है ऐठाय गोसाई जबे ब्रजे कोइला वास राधा कृष्ण नित्य लीला कोरिला प्रकाश। ब्रजवास से छह गोस्वामियों का संबंध अवश्य है लेकिन विशेष रूप से जो कार्यभार सौंपा गया था श्रीमद् महाप्रभु जी के द्वारा वो श्री रूप और श्री सनातन गोस्वामी हमारे परम पूज्य पूर्व वक्ता महोदय ने बहुत कुछ प्रकाश डाला। दार्शनिक भूमिका को लाते हुए श्री चैतन्य के आविर्भाव काल तथा छह गोस्वामियों जी उनका जो अवदान पर काफी कुछ बोल चुके हैं उसके बाद विशेष कुछ कहना अवशेष नहीं रहता। मैं कुछ बोलने का प्रयास करूंगा श्री रूप गोस्वामी और श्री सनातन गोस्वामी जी की कृपा की तरफ अवलोकन करते हुए और आप लोगों का आशीर्वाद याचना करते हुए कुछ बोलने का साहस कर रहा हूं। श्रीमद् महाप्रभु जी ने एक गुरुतर भार सौंपा इन दोनों के इस कंध पर, दोनों के कंधे पर। और सबसे पहला जो उनका कार्यभार था इस ब्रजमंडल में लुप्त तीर्थों का उद्धार करना। बहुत ही सरल भाषा में संक्षेप में समय का ध्यान रखते हुए कुछ बोलने का प्रयास कर रहा हूं। अगर मेरे बोलने में कोई त्रुटि हो तो आप लोग सभी महानुभाव हैं मुझे क्षमा करें। तो सबसे पहला जो कार्यभार था इस ब्रजमंडल में लुप्त तीर्थों का उद्धार करना। दूसरा कार्यभार यह था कि जहां जहां भी वृंदावन बिहारी श्री कृष्ण तथा श्री राधिका जी की जो लीलाओं की स्थली है उन स्थली का प्रकाश करते हुए उनकी लीलाओं का जो है परिदृश्य उपस्थित करना। और तीसरा कार्यभार सबकी सबसे महान था भक्ति रस शास्त्रों का प्रकाश करना और उनका प्रचार करना। इन्हीं के माध्यम से कलयुग के जितने भी जीव हैं जो भक्ति विमुख हैं जो नहीं जानते हैं कि भक्ति क्या वस्तु है और भजन क्या होता है और इस मानव जीवन को धारण करने के पश्चात हमारा क्या कर्तव्य बनता है इनका बोध जिनमें नहीं क्योंकि अनादिकाल से जीव जो है वो बहिर्मुख है। इन बहिर्मुख जीवों को विशेष रूप से कलि के इस कलुषित अंतकरण वाले वासनाबद्ध जीवों को श्री भगवत उन्मुख करने का जो एक महान कार्य है अन्य जीवों में तो ये कार्य इतना कठिन नहीं था जितना कि इस कलयुग में है। उस कठिनतम कार्य को सरलतम बनाने के लिए ही श्री श्रीमद् महाप्रभु जी का आविर्भाव हुआ। प्रेम भक्ति विदानार्थम गौड़े शवतता रह श्री गोस्वामी पाद वंदना करते हैं। प्रेम भक्ति को प्रकट करने के लिए इन्होंने अवतार लिया है। और प्रभु कहेगा हमें विश्वम्भर नाम धोरी नाम सार्थक है यदि प्रेम विश्व करी, ये उनका संकल्प उनकी प्रतिज्ञा है। मेरा नाम विश्वम्भर है और मेरी मेरे नाम की सार्थकता तभी हो सकती है विश्वम्भर बने विश्व को भर देना, किसी ऐसी वैसी वस्तुओं से भरना नहीं, एक अलौकिक दिव्यतम वस्तु से भर देना। और वह वस्तु क्या है? वह है प्रेम। ये भागवत विषय प्रेम है, ये लौकिक प्रेम नहीं, ये एक अलौकिक प्रेम है जिसकी अनुभूति रसिकगण करते हैं। और यह प्रेमा भक्ति एक ऐसा सूत्र है जो भक्त को भगवान से बांधते हैं। तो प्रेम भक्ति का प्रचार और नाम के माध्यम से प्रेम का प्रचार करने के लिए पतित पावनावतार कलयुग पावनावतार श्री श्रीमन महाप्रभु जी का आविर्भाव हुआ था और उन्होंने अपने संकल्प को चरितार्थ किया और अपने परम सहयोगी के रूप में अपने परम कृपा पात्र श्री रूप सनातन गोस्वामी जी के स्कंध पर अपने इस कार्य का भार सौंपा। विषय बहुत विशद है, समय अल्प है, इनके लिए जो भी कुछ कहा जाए वो बहुत थोड़ा है। और मुझ जैसे अबोध व्यक्ति के लिए श्री रूप सनातन जी के बारे में कहना तो मैं समझता हूं सूर्य को दीपक दिखाना है। देखिए तत्कालीन हुसैन शाह के राज्य में ये मंत्री पद में नियुक्त थे दोनों भाई रूप और सनातन, और वहां से छूट करके किस प्रकार से ये श्रीमद महाप्रभु जी के शरणागति में आए ये सब आप लोग जानते हैं। श्री रूप और श्री सनातन जी की जीवनी उनका परम चरित्र परम पवित्र चरित्र का आप लोगों को आप लोग जानते हैं, वहां कहने की आवश्यकता नहीं। केवल इतनी बात हम बताना चाहते हैं कि उनका जो मिलन हुआ श्रीमद महाप्रभु जी के साथ ये एक अद्भुत घटना है। वास्तविक रूप में उनका जो सफल मिलन हुआ था श्री रूप गोस्वामी पाद का प्रयाग में श्रीमद महाप्रभु जी के साथ, और बहुत ही संकुचित भाव से लेकिन परम आनंद और आग्रह को लेकर के आरती भाव को लेकर के श्रीमद महाप्रभु जी के दर्शन के लिए लालायित होकर के उनके सामने आ रही है अपने भ्राता अनुपम जी को लेकर। और आते ही श्रीमद महाप्रभु जी के चरणों की वंदना करते हैं, नमो महावदान्याय कृष्ण प्रेम प्रदायते कृष्णाय कृष्ण चैतन्य नामने गौर कृषेत। श्री रूप गोस्वामी पाद का कहना है मैं किसी ऐसे वैसे व्यक्ति के पास नहीं आया, मेरे मिलन की आतुरता मेरे हृदय की व्याकुलता किन से मिलने के लिए है, ये है एक महावदान्य महान दानी जिनका कोई दूसरा दृष्टांत संसार में नहीं, इन महान दानी के समक्ष हम उपस्थित हुए। तो हे महान दानी हे महावदान्य ऐसी कौन सी वस्तु है जिसके दान करने से ये महादानी बने? वह वस्तु परम गोपनीय और परम दिव्य वस्तु है, वो क्या? कृष्ण प्रेम। कृष्ण प्रेम एक ऐसी वस्तु है जो ये महान संपत्ति है, जिस संपत्ति को भगवान श्री कृष्ण और उनके अन्य अवतारों में भी इस अपनी निजी संपत्ति को देने से जरा वो हिचकिचाते हैं, नहीं देते। और जो उनके भक्त हैं, भक्तों की श्रेणी है, कई प्रकार के भक्त होते हैं और कई प्रकार से भक्त बनते हैं, सभी भगवान के शरणागत होते हैं, आते हैं भगवान के चरणारविंदों में और कुछ मांगते हैं लेकिन भगवान देते हैं, केवल एक वस्तु को जो है अपने पास रखते हैं, देना नहीं चाहते, सहज में नहीं देते। कृष्ण जो कि छोटे भक्ते मुक्ति मुक्ति दिया, वो भू प्रेम मुक्ति नाही दे राखे लुकाइया, चित्र चक्रमंत की भाषा है। भक्तों को भुक्ति संसार के भोगी वस्तुओं का दान करते हैं कि लो भाई क्या चाहिए, और बहुत ही ऊंचे हो कोई तो भाई मोक्ष चाहिए तो मोक्ष ले लो, लेकिन अपनी जो निजी संपत्ति है उसको देने से कतराते हैं। तो वो प्रेम भक्ति नहीं है राखे लुकाइया, क्यों वो जानते हैं अगर मैंने अपनी प्रेम भक्ति इनको दे दिया तो मैं बदल गया, फिर मैं इसके अधीन हो गए और इनसे भक्त से मेरा छुटकारा तो है नहीं। इसलिए स्वयं जिस बंधन में बंधने का जिनको शंका है, उस बंधनमयी भक्ति को देने से वो किस प्रकार संकुचित होते हैं इसका वर्णन किया है। और देते कब है, जब भक्त मांगते हैं नहीं प्रभु हमें कुछ नहीं चाहिए, हमें कोई वस्तु नहीं चाहिए, सिर्फ आपकी कृपा से आपकी भक्ति चाहिए। श्रीमान हनुमान जी से एक बार श्री क्षमा कीजिएगा, विषय जरा अगर समय कुछ अधिक हो जाए तो आपसे क्षमा मांगता हूं। एक बार श्री राघवेंद्र महाराज ने अपने प्रिय भक्त हनुमान जी से पूछा था कि हनुमान तुम हमारे परम प्रिय हो, बोलो क्या चाहिए, मुक्ति चाहते हो। सुनकर के एकदम उनको आश्चर्य हुआ कि प्रभु मेरे आप क्या कह रहे हैं हमसे, मुक्ति और मुझे। कहा था उन्होंने भवबंधन छिदे तस्यामी न मुक्त, हे भगवान ऐसी मुक्ति को हमें नहीं चाहिए जिसका के संबंध केवल भवबंधन छेदन से हो, संसार के बंधन को छेदन मात्र ही जिसका कार्य। बोले क्यों, कि भवान प्रभु रहम दास इति जत्र विलुप्यते, आप मेरे स्वामी हैं और मैं आपका सेवक, यह जो स्वामी सेवक भाव है, यह जो भक्ति संभाव है, इसका लोप हो जाता है जिसमें, ऐसा मोक्ष हमको नहीं चाहिए प्रभु, हम तो आपके चरणों में भक्ति चाहिए। तो जो भक्त है परम प्रिय भक्त अपने परम प्रिय जैसा उनका भाव है, दासी भाव सख्य भाव वात्सल्य भाव और मधुर भाव उपासनाओं के भेद है वो तो आप लोग जानते हैं, भक्त का जैसा भाव है उसी अनुरूप जो है भगवान को उसी रूप में उनकी भक्ति मानते हैं। तो भक्तों को देते हैं प्रेम भक्ति बहुत देखभाल कर, परीक्षा निरीक्षा करने के पश्चात जब ये देख लेते हैं कि हाँ अब ये भक्त जो है प्रेम भक्ति के अतिरिक्त और कुछ नहीं मानता, तब वो देते हैं। और देने के पश्चात हम भक्त पराधीन, हम भक्त के पराधीन हैं, और वो भक्ति एक ऐसा सूत्र है कि उस भगवान को भक्त से बांध देता है। न भगवान को मुक्ति है और न भक्त को मुक्ति, भक्ति देवी जो है दोनों को इतने सानिध्य में ले आती है कि दोनों एक दूसरे के अन्योन्याश्रित हो जाते हैं। इसीलिए श्री भगवान भक्त को भक्ति देने से जरा हिचकिचाते हैं, लेकिन श्री चैतन्य बता रहे, श्री चैतन्य महाप्रभु परम करुणावतार, जिन्होंने देखा कि इस कलयुग के जीवों का और कोई उद्धार है नहीं, ये बहिर्मुख हैं, ये वासनावत हैं, ये माया में फंसे हुए हैं, ये नहीं जानते हैं कि भक्ति क्या चीज होती है, हित और अहित का ज्ञान जिसे नहीं होता। परम कृपालु प्रभु, जैसे माता अपने शिशुओं का भला किसमें है वो स्वयं समझती है, शिशु नहीं समझता है कि हमको किसमें भलाई है, किसमें हित है और किसमें अहित है। शिशु तो केवल रोता है जब दुख आता है, उसे नहीं पता कब भूख है, कब खाने को मिल दिया जाए और कब जो है किस वस्तु की आवश्यकता हो। माता जानती है कि इस समय मेरी संतान मेरे शिशु को इस समय इस वस्तु की आवश्यकता। परम करुणावतार श्री चैतन्य महाप्रभु जी अवतीर्ण होकर के जीवों की दशा को देखकर, है नो प्रेम चैतन्य दिला जो था, जिस प्रेम को देने में भगवान कतराते हैं, श्री चैतन्य महाप्रभु जी आकर के अविचार से बिना देखे भाले कि इसका पात्र है या नहीं, दाता जरूर देखता है, बल्कि देखना चाहिए। नीति शास्त्र कहता है कि जिस वस्तु का हम दान जिसे कर रहे हैं उसमें पात्रता है या नहीं, इन्होंने कोई पात्रता नहीं देखा। है ना प्रेम सिचोई तरुण नदी लीला चौथा तथा जगाई मधाई पर्यंत निर्का पथा, उसमें प्रसंग आता है जगाई मधाई उठा के प्रसंग में उन्होंने कहा अस्तु। तो श्रीमद महाप्रभु जी ने उस अपने निजी परम संपत्ति जिसको वो गोपन करके रखते हैं इस अपने इस चैतन्यावतार में उन्होंने दान कर दिया, खुल करके परम औदार्य से उन्होंने उदारता के साथ दान किया। और इस कार्य का जो भार है श्री भक्ति सिद्धांत रस सिद्धांत और विशेष रूप से रागानुगा भक्ति का जो प्रचार और प्रसार है, इस कार्य का गुरुतर भाई दायित्व जो है इसको सौंपा अपने परम प्रिय परम कृपा पात्र श्री रूप और श्री सनातन गोस्वामी जी के स्कंध। देखिए भगवंतम कृपार्णम वंदना करते हैं, श्री चैतन्य महाप्रभु भगवान हैं और भगवत शब्द की जो व्युत्पत्ति में बहुत कुछ आ जाता है। एक शब्द उसमें है वैराग्य, ज्ञान वैराग्य उश्चापी शरणाम भवितीरिना। तो ये जो वैराग्य और ज्ञान है, ज्ञान कैसा शुष्क ज्ञान नहीं, ये भक्ति संबंधित ज्ञान है, और वैराग्य कैसा जिस वैराग्य के द्वारा हम अपनी भक्ति साधना में चल सकते हैं, ऐसे वैराग्य को उन्होंने जो है उसका प्रचार किया। और रूप सनातन जी के परम पवित्र महान जीवन के माध्यम से जीव जगत को वैराग्य क्या होता है और भक्ति क्या होती है, साधना किसे कहते हैं, इसका परिज्ञान कराया। आपों ने आचोरी धर्म जीवे ने सीखा है इस सिद्धांत के आधार पर। श्री सनातन गोस्वामी जब पहली बार मिले संकुचित भाव से वो दूर रहे थे, उनकी इच्छा प्रबल थी, बड़ी व्याकुलता थी हृदय में श्रीमद महाप्रभु जी के चरण को स्पर्श करने की, लेकिन वो संकुचित हो रहे थे कि कुशल शाह की नौकरी में उनकी जो है मंत्री रह करके मैं अपने जीवन में बड़ा ही दीनहीन पतित हो गया, तो मैं अपने इस शरीर से अपने इस हाथ से कैसे भगवान के चरण कमल को पकड़ूं। श्रीमद महाप्रभु तो परम उदार थे। पहले मिलन के पश्चात श्रीमद महाप्रभु जी स्वयं उठ करके दोनों हाथ बढ़ा करके उनका आलिंगन किया। जैसे ही आलिंगन किया प्रेम पुलकित हो गया उनका सारा शरीर। उसी समय उनको ज्ञान आया, अरे मैं तो बड़ा पवित्र अपवित्र, मैं बड़ा हीन दीन, प्रभु ने मेरे इस अपवित्र शरीर का स्पर्श किया, हरे कितना अपराध हो गया, प्रभु मेरा स्पर्श ना कर। श्रीमद महाप्रभु जी ने क्या उत्तर दिया था उनको? प्रभु श्रीमद महाप्रभु जी ने कहा कि प्रभु कहे, सनातन गोस्वामी जी से कह रहे हैं, प्रभु कहे तोमा स्पर्शी पवित्र होइते। देखिए पवित्रानाम पवित्रम मंगलानाम च मंगलम, जो स्वयं पवित्रों के भी पवित्र हैं, पवित्रतम रूप पवित्रतम दिव्य भूति दिव्य पित्र है श्री भगवान। और वो क्या कह रहे हैं आज कि प्रभु कहे तोमा स्पर्शी पवित्र होइते। श्री सनातन गोस्वामी जी को स्पर्श कर रहे हैं इसलिए स्वयं पवित्र होने के लिए, और आगे बोलते हैं कि हे सनातन भक्ति बोले पारो तुम्हें ब्रह्मांड शोधिते, विश्व ब्रह्मांड का शोधन करने में तुम समर्थ हो केवल भक्ति की शक्ति के द्वारा। भगवान जानते हैं भक्त के हृदय के भाव को समझते हैं। भक्ति एक ऐसी शक्ति है जिस शक्ति के द्वारा परम शक्तिमान को भी जो है वशीभूत करके सामने ला सकती है। तो हे सनातन यह जो भक्ति बल है, इस भक्ति के बल के द्वारा तुम केवल एक जीव एक लोक नहीं संपूर्ण ब्रह्मांड का शोधन करने में समर्थ हो, इसलिए अवश्य मैं तुम्हारा आलिंगन करूंगा। कौन कहता है तुम अपवित्र हो? आओ भक्त अगर भगवान से मिलने के लिए एक पग आगे बढ़ाता है तो मेरे भगवान इतने कृपालु हैं कि भक्त से मिलने के लिए 10 कदम आगे बढ़ जाते हैं। भक्त संकुचित होते हैं कि मेरे अपवित्र देह को स्पर्श न करें, जैसे सनातन गोस्वामी जी का दृष्टांत है। लेकिन वहां और भी गाढ़ दृढ़ता से इनको अपने बाहुपाश में बांध करके आलिंगन दान करते हैं। तो अद्भुत उनकी लीला है, अद्भुत उनका चरित्र है, अद्भुत उनका अवदान है। हमारे गुरु वक्ता महोदय ने कहा कृष्णस्तु भगवान स्वयं, कृष्ण ही परम तत्व है, और उसी तत्व का प्रतिपादन करना जिसके लिए श्री सनातन गोस्वामी पाद और उनके परम सहयोगी श्री जी गोस्वामी पाद ने जो है भक्ति रसों का, भक्ति ग्रंथों का प्रतिपादन किया जीव जगत के कल्याण के निमित्त, तो आज इस महान अवसर पर हम प्रार्थना करते हैं श्री श्रीमद महाप्रभु और उनके परम प्रिय परम कृपा पात्र श्री और श्री गोस्वामी पाद जी के चरणों में मेरी एक प्रार्थना है, याचना है, निवेदन है कि वो अपनी कृपा कणिका को दान करें, जिससे कि हम अपने जीवन को कृतार्थ बना सके। और साथ ही साथ आप सभी उदार महानुभाव भजनाना श्री राधा गोविंद श्री गौर गोविंद भजनानुरागी सज्जन, आप सभी परम वैष्णव महाभागवतगण स्वामी जी महाराजों के चरणों में मेरी प्रार्थना है कि आज के अवसर पर वो हमें आशीर्वाद प्रदान करें, जिससे कि श्री रूप और सनातन जी के परम दिव्यतम चरित्र को और उनके अवदान को समझने की क्षमता मेरे अंदर आए।
श्री रूप गोस्वामी सनातन गोस्वामी का परम गौरव और कृपा पात्र, उन्होंने कहा कि ये सांसारिक संपत्ति नश्वर है, नष्टवान है। यदि कोई संपत्ति आपको अपने पास रखनी है तो केवल मात्र कृष्ण प्रेम ही महान संपत्ति, इसके अनंत हमारे मध्य में श्री कृष्ण बलराम मंदिर के अध्यक्ष स्वामी श्री दीन बंधुदास जी महाराज पधारे हुए हैं। अंदर भी श्री राम वृंदावन में जो रूप सनातन गौड़ी मठ मंदिर बना है, इसका अपना एक विशिष्ट स्थान है, विशिष्ट महत्व। इस मंदिर का, इस मठ का महत्व तो केवल मात्र वृंदावन के लिए नहीं, व्रज मंडल के लिए नहीं, भारतवर्ष के लिए नहीं, अपितु विश्व के धरा पटल पर अपना विशिष्ट वैशिष्ट है। इसकी उन्नति के लिए हम संपूर्ण डिवोटियों की ओर से, विश्व के कोने कोने के भक्तों की ओर से मंगल कामना अर्पित करते हैं, क्योंकि कृष्ण भक्ति में, कृष्ण प्रेम में आज विश्व का मानव कृष्ण नाम के लिए श्रीधाम वृंदावन की ओर दौड़ रहा है। और जिस समय वो विश्व का मानव, जब विश्व का प्राणी इस श्रीधाम वृंदावन में आएगा और वृंदावन में नवनिर्मित इस रूप सनातन गौड़ी मठ में आएगा, तो निश्चित रूप से यहाँ से वो श्री चैतन्य महाप्रभु देव के भक्ति आंदोलन से इसके अनंत आज की धर्म सभा के विशिष्ट अतिथि तदंडी स्वामी परिव्राजक आचार्य श्री जनार्दन जी महाराज से अनुरोध करूंगा कि वो भी इस विषय पर प्रकाश डालकर हमें कृतार्थ करें।
मंदिक तेंदी बरम जाड्यम जागुदरुचिशाम विदधतम पट्टम्बर स्वस्या वृंदावन विलासिनम हृदि लसत दामाभिदामोदरम राधास्कन्न निवेशितोज्जलभुजम ध्यायी मुदामोदरम। परम पूजनीय सभापति महोदय एवं पूजनीय वैष्णववृंद, आमाके आज्ञा करेछेन কিছু রূপ গোস্বামী এবং সনাতন গোস্বামী অবদান বৈশিষ্ট্য সম্বন্ধে বলবার জন্য। আমি তো উচ্ছিষ্ট বুঝি, তাদের মুখে যা শুনেছি তাই অনুকীর্তন করি। ছিল সনাতন গোস্বামীকে আমরা সম্বন্ধদাতা আচার্য মনে করি, श्री सनातन गोस्वामी जगते सम्बन्ध प्रदान করেছেন এবং শ্রী রূপ গোস্বামী বা অবিধব সম্বন্ধে বলেছেন। তজ্জন্য গৌড়ীয় বৈষ্ণবগণ সনাতন গোস্বামীকে সম্বন্ধ আচার্য বলে তার উপাস্য দেব সে জয়তাম সুরতু পণ্ডে মম মন্দ মতের গতি মৎসর্বস্ব পদাম্ভুজ রাধা মদন মোহন রাধা মদন মোহন হচ্ছেন জগতের সম্বন্ধ। সনাতন গোস্বামী ব্যক্তিগত কোন কথা বলেন না, বেদ পুরাণ ইতিহাস সর্বত ভাবে সার সংগ্রহ করি রাধা মদন মোহনই যে জগতের একমাত্র সম্বন্ধ এইটি তিনি আমাদের দয়া করি অনভিপ্সু অন্ধম আমরা অন্ধ চাই না অপায়মান জোর করে তিনি পান করেছেন। সেই সনাতন গোস্বামী গীতা তো ভগবান প্রথমে সম্বন্ধের কথা বলছেন, সম্বন্ধ না হলে কি করব কার করব, জগতে সম্বন্ধের দাতা বহু আছেন, তারা আছেন দেশগত সম্বন্ধ বলেন নতুবা দেহ সম্বন্ধীয় বলে থাকেন, কিন্তু এই সম্বন্ধ সহ পরিবর্তনশীল, এই সম্বন্ধ থাকে না। আজকে যাকে আমি পিতা মাতা মনে করে তাদের চরণে নত হচ্ছি, কালকে যদি আমার মৃত্যু হয়ে যায় অন্যত্র জন্মগ্রহণ করি তাহলে এই সম্বন্ধ নষ্ট। আজকে ভারতবর্ষ ভূমিকে আমরা নিত্য সম্বন্ধ বলে ঘোষণা করছি, কিন্তু কালকে যদি আমি অন্যত্র গিয়ে সেখানকার নাগরিক হয়ে যাই ভারতের সঙ্গে আমার কোন সম্বন্ধ থাকে না, একমাত্র শ্যাম সুন্দরের সঙ্গেই সম্বন্ধ, জন্মগত সম্বন্ধ। দেখো অম সর্বস্ব প্রভব মত্ত সর্বম প্রবর্ততে ইতি মত্বা ভজন্তে মাং বুধা ভাব সমন্বিতা। সম্বন্ধ সম্বন্ধের পথ করব, সম্বন্ধ না হলে কার করব আমি, সেই জন্য তো বেদান্তে বলেছেন যে জন্মাদস্য যত যত ইমানি ভূতানি জায়ন্তে যেন জাতানি জীবন্তি যত প্রজন্তি অভিশম বিশন্তি তদ বিজিজ্ঞাস তদ ব্রহ্ম। সেটি কৃষ্ণ বলছেন তার এই জন্মগত সম্বন্ধ উৎপত্তিগত সম্বন্ধ শ্যাম সুন্দর অনন্ত ব্রহ্মাণ্ড তা থেকে উৎপত্তি হয়েছে, সেই হিসাবে তিনি বলছেন যে অর্জুন চিন্তা করো ইতিমত্বা ভজন্তি মা বুদা ভাব সমন্বিতা। পণ্ডিতগণ বিবেচনা সম্পন্ন ব্যক্তিগণ আমি তো অনন্ত ব্রহ্মাণ্ডের উৎপত্তি মূল এক সম্বন্ধ, দ্বিতীয় সম্বন্ধ হচ্ছে আমি কে তা তো জানা দরকার, দেহ মন তো সাময়িক সুতরাং স্বরূপগত সম্বন্ধ শ্যাম সুন্দরের সহিত, ভূমির আপ অনল বায়ু খং মন বুদ্ধি বচ অহংকার ইতি অম্মি ভিন্না প্রকৃতি অষ্টধা অপরেয়ং ইতস্তন্যাং প্রকৃতি বিদ্ধি মে পরাম জীবভূতাং মহাবাহু জয়েদম ধার্যতে জগৎ। এইসব আমরা শ্যাম সুন্দরের শক্তির অংশ, শক্তিকে এই চোখ দিয়ে দেখা যায় না, ক্রিয়ার মাধ্যমে বোঝা যায়। এইখানে আর কোন দেশগত সম্বন্ধ, কোন জন্তুগত সম্বন্ধ, কোন প্রাণীগত সম্বন্ধ নয়, নিত্য সম্বন্ধে এই সকলই কৃষ্ণের সহিত সম্বন্ধ। প্রিয়টা যদিও মায়া থেকে পেয়েছি, চণ্ডীতে বলেছে শরণ্যে ত্রম্বিকে গৌরী নারায়ণী ত্রয়ী অম্বিকে, সত্যরজত থেকে সেই মায়া থেকে সত্যরজতনের প্রকাশ। কিন্তু বলছেন ভগবান এই মায়া তো আমার ইচ্ছা ক্রমে মায়াধ্যক্ষেণ প্রকৃতি শুয়েতে সচরাচরম, সুতরাং মায়া থেকে আমরা আকাশ বায়ু অগ্নি জল পৃথিবী পেয়েছি, যে উপাদান দ্বারা আমাদের পোশাকটা তৈরি হয়েছে, কিন্তু মূল আত্মা সেই সেই শক্তিও ভগবান কৃষ্ণেরই বহিরঙ্গা শক্তি, তার উৎপত্তিগত সম্বন্ধ, স্বরূপগত সম্বন্ধ, দেহগত সম্বন্ধ কৃষ্ণ। আর একটি সম্বন্ধ হচ্ছে ঋষিকেশ, কমলাজন ইন্দ্রিয়বান মুকুন্দ চরণাম বুজম, বলছে যে জগতে কে আছে যে ইন্দ্রিয়বান, ইন্দ্রিয় প্রত্যেকের ইন্দ্রিয় আছে, পশু পক্ষী কীট পতঙ্গ এমনকি প্রশ্নর সনাতন গোস্বামী লিখেছেন যে পুলিঙ্গ স্ত্রীলিঙ্গ এবং নপুংসক লিঙ্গ প্রশ্ন আছে, সনাতন গোস্বামী হরিভক্তি বিরাসে লিখেছেন। সুতরাং ইন্দ্রিয়গত সম্বন্ধ কৃষ্ণের সহিত, কৃষ্ণের একটি নাম হচ্ছে ঋষিকেশ, ঋষিকা নাম এইসব কার ইন্দ্রিয় নাই বলুন তো দেখি। সুতরাং ইন্দ্রিয়গত সম্বন্ধ কৃষ্ণের সহ, আর সনাতন গোস্বামীর আরাধ্য দেব হচ্ছেন মদন মোহন, সম্বন্ধাদি দেব মোর মদন মোহন যার সেবক হন রূপ সনাতন মদন মোহন। এইটা কিরকম সম্বন্ধ মদন মোহন, তোর জন্যই তো শিল সিদ্ধমীর স্বামী পাদ রাসলীলার পূর্বে বর্ণনা করেছেন ব্রহ্মাদি জয় সংগ্রহ কন্দপ দল্প দল্পহা জয়তি শ্রীপতির গোপী রাস মঙ্গল মন্দির। মদন মোহন জগতে আমরা ব্রহ্মা থেকে আরম্ভ করি সকলেই মদন দ্বারা মোহিত হয়ে যায়, কিন্তু শ্যাম সুন্দর মদন মোহন এক রাজা এসে যদি আমাদের পরাস্ত করে আমরা তার অধীনই পড়ব, কিন্তু সেই রাজাকে যে এসে পরাস্ত করে তখন আমরা তার অধীন হয়ে যাব। সেই রকম বিশ্ব ব্রহ্মাণ্ডে যত জীব আছে সব মদনেতে মোহিত, কিন্তু সেই মদন আবার শ্যাম সুন্দরের পদনাখ দর্শন করি সেই মোহিত হয়ে যাচ্ছে। এই জন্য মদন মোহন কিরকম রাস করলেন কিসে দেখুন, অবরুদ্ধ সুরত সুরত ব্যাপারকে রোধন করে ভগবান হরি মদনকে জয় করেছিলেন। এসব কথা ছিল সনাতন গোস্বামী বৃহৎ ভাগবত আমৃতে দেখাচ্ছে। প্রথমে প্রয়াগ ব্রাহ্মণ থেকে স্বর্গে গেলেন, স্বর্গে যে নিত্য সম্বন্ধ নাই মদন মোহনের সেবকের সেখানে মন তৃপ্তি লাভ করে না, কিরকম দেখুন আজ পর্যন্ত কোন শাস্ত্রেতে সনাতন গোস্বামীর মতন একদম চোখেতে আঙুল দিয়ে কেউ দেখাচ্ছে না। তারপর স্বর্গে গেলেন, সেই গোপবালক রাজত্ব পেলেন ইন্দ্রত্ব পেলেন, সেখানেও তার শান্তি নাই। আবার বিভিন্ন মহর্ষিগণের কাছে গেলেন, সেখানেও তার অভাব পূর্ণ হচ্ছে না। আবার গেলেন কোথায় তপলোকেতে, যেখানে পিপলায়ন কবি হবি অন্তরিক্ষ সনক সনাতন, সেইখানে গিয়েও সেই মদন মোহনের সেবকে তৃপ্তি লাভ হচ্ছে না, বৈকুণ্ঠে গিয়েও তৃপ্তি লাভ হচ্ছে না, মদন মোহনের সেবকে বৈকুণ্ঠ প্রীতি নাই দেখাচ্ছে। আবার অযোধ্যা গিয়েও তিনি সন্তুষ্ট হচ্ছেন না, এমনকি দ্বারকাধীশ পার্বত্যে উপনীত হইও তিনি সন্তুষ্ট হচ্ছেন না, কেন? সেখানে মাধুর্য ঐশ্বর্য মিশ্রিত, এই তো গোপ বালক তো নিষ্কিঞ্চ বন্ধবেশ গোপবেশ, সেখানে আবার দ্বারকাধীশের যেসব পার্শ্ব বর্গ আছেন একে বলছেন যে তুমি নিষ্কিঞ্চন বেশ এখানে চলবে না, এখানে রাজ ঐশ্বর্য আমার পিতা তুমি বন্ধু সেই রকম পোশাক পরিচ্ছদ করো, তাতে মদন মোহনের সেবকে মন তৃপ্তি হচ্ছে না। আবার যখন দ্বারকাধীশ সুধর্মা নামক সভাতে যাচ্ছেন, তিনি আর অকিঞ্চন ভক্তকে সঙ্গে নিয়ে যাচ্ছেন না, সেখানে ব্রহ্মা আসছেন শিব আসছেন এবং পাণ্ডবগণ যাচ্ছেন ঐশ্বর্য বেশিতে অকিঞ্চন বেশি ভক্তির সেখানে তৃপ্তি নাই। সে সেই বৃন্দাবনে এসে এইখানে যে মাধুর্য রসের বিলাস, এসব কথা সনাতন গোস্বামী তার বৃহৎ ভাগবতামৃতেতে চোখে আঙুল দিয়ে দেখিয়ে দিয়েছে। দেখো তোমাদের আর যেতে হবে না, আমি দেখাচ্ছি। তারপর ভক্ত সম্বন্ধ দেখিয়ে দিয়েছেন, কে কে পরিমাণে কার আধার কতটুকু, কে কে পরিমাণে কতটুকু পরিমাণে শ্যাম সুন্দরে পাদ পদ্ম উপলব্ধি করেছেন, এসব সনাতন গোস্বামী আমাদের বুঝিয়ে দিয়েছেন। সুতরাং সে সনাতন গোস্বামীর অবদান সম্বন্ধে আমরা কি বলবো, মুজ্জন্তি যৎসুরায়ু, বলবার সামর্থ্য নাই। তবে বৈষ্ণবগণের আমরা হচ্ছি আজ্ঞাবহভৃত্য, তাদের কৃপা হবে, শ্যাম সুন্দরের কৃপা অবিচারিত হবে। সেই জন্য সনাতন গোস্বামী সম্বন্ধে সামান্য বললাম।